ইয়ুব 29 অধ্যায়। পাছত ইয়ুবে আকৌ কথা উত্থাপন কৰিলে আৰু ক'লে, অহ, আগৰ মাহকেইটাত যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল, যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, আৰু মই তেওঁ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, সেই কালত মই যেনেকৈ আছিলোঁ, যি কালত ঈশ্বৰৰ বন্ধুত্বাই মোৰ তম্বু ৰাখিছিল, সেই কালত সৰ্বশক্তিমান জনা মোৰ লগত থাকিছিল, আৰু মোৰ পু যিবিলাক মোৰ চাৰিওফালে আছিল, যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোৰ নিমিত্তে তেলৰ সোঁত বোৱাইছিল, মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হ'লে কেনে ভাল আছিল। যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, চকত মোৰ আসন যুগুত কৰিছিলোঁ, তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল, আৰু বৃদ্ধসকল উঠি থিয় হৈছিল। প্ৰধান লোকসকলে কথা ক'বলৈ এৰি নিজ নিজ মুখত হাত দিছিল। ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল, কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল, কাৰণ কাটৰুক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা বৃত্তিহীনক মই ৰক্ষা কৰিছিলোঁ। বিনষ্ট হ'বলগীয়া মানুহৰ আশীৰ্বাদ মোৰ ওপৰত পৰিছিল, মই বাৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ, মই ধাৰ্মিকতাক পিন্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰি স্বৰূপ আছিল, মই অন্ধৰ চকু আছিলোঁ আৰু খুৰাৰ ভৰি আছিলোঁ, মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ, আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ, মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে মই নিজ বাহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হ'ব, আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব, মোৰ নাম মৰ্যদাও মোত সতেজ হৈ থাকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনেই থাকিব। লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল, মোৰ কথাৰ শেষত সেইবিলাকৰ কোনেও উত্তৰ নকৰিছিল, মোৰ বাক্য সেইবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল, বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সেইবিলাকে মোলৈকো অপেক্ষা কৰিছিল, আৰু শেহতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সেইবিলাকে মুখ মেলিছিল, সেইবিলাক নিৰাশ হ'লে মই সেইবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সেইবিলাকে মোৰ মুখৰ দীপ্তি নুগুচালে, মই সেইবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলোঁ, আৰু সৈন্য দলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, আৰু হোকাটোৰৰ মাজত সান্তনাকাৰীৰ দৰে আছিলোঁ।